বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আই আই টি গুৱাহাটীসহ দেশৰ মুঠ 51টা কেন্দ্ৰত আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন উদ্বোধন কৰা হয়। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ মাজত পাৰ্থত তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হৈছে। বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছৰোছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পৰ্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেওঁ কয় যে এই সম্পৰ্কই দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষালৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। তেওঁ লগতে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই জনসাধাৰণৰ মনোযোগ এই দিশৰ পৰা অন্য দিশে ঢাল খোৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিৰোধী পক্ষৰ এই প্ৰচেষ্টাক সকলোৱে গৰিহণা দিয়া উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰীনাড্ডাই কয় যে কংগ্ৰেছে সাংবিধানিক পদত অধিষ্ঠিতসকলৰ প্ৰতি কেতিয়াও সন্মান প্ৰদৰ্শন কৰা নাই। উচ্চ সদনৰ উপসভাপতি হৰিবংশে প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু সদনৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ আহান জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। পাছত উপসভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভা স্থগিতকৰণৰ জাননী প্ৰত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান কৰিব খোজা সকলো চেষ্টা ব্যৰ্থ কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অৱদানৰ প্ৰশংসা কৰি শ্ৰীৰিজিজুৱে কয় যে শ্ৰীধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। শ্ৰীৰিজিজুৱে লগতে একাংশ কংগ্ৰেছ নেতা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছৰোছ সংস্থাৰ সৈতে যোগসূত্ৰ থকা বুলি উঠা অভিযোগৰ বিষয়টো উত্থাপন কৰে। দলটোৱে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে কংগ্ৰেছে এই সন্দৰ্ভত নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰা উচিত। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়ায়ো সদনত বিৰোধী পক্ষৰ আচৰণক সমালোচনা কৰে। শ্ৰীৰিজিজুৰ অভিযোগ প্ৰত্যাখ্যান কৰি কংগ্ৰেছ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয় যে তেওঁলোকে সংবিধানক বিশ্বাস কৰে। এন ডি এ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ তোলে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখে। লোকসভাত পুৱাৰ ভাগত প্ৰশ্নকালৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন হয়। ইয়াৰ পাছতে শূন্যকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে উত্থাপন কৰে। প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজ্যখনৰ অভ্যন্তৰীণ অশান্তিৰ বাবে কংগ্ৰেছ জগৰীয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে কংগ্ৰেছৰ বিদেশী শক্তিৰ সৈতে যোগসূত্ৰ আছে। চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত মণিপুৰৰ বিষয়টো সমাধানৰ বাবে চেষ্টা চলাই থকা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পাছত শ্ৰীগোৱেলে একাংশ কংগ্ৰেছ নেতাৰ আমেৰিকাৰ জৰ্জ ছৰোছ সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ তুলি তেওঁলোকৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন উত্থাপন কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা সভাপতিগৰাকীয়ে পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলাই যদিও তেওঁৰ প্ৰচেষ্টা অথলে যায়। পাছত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ 45খন পঞ্চায়তক বাছনি কৰা হৈছে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তলৈ আজি ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে শিশুৰ বাবে অনুকূল পঞ্চায়ত শীৰ্ষক বিষয়ত পঞ্চায়তখনে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানত বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে বঁটা বিজয়ী পঞ্চায়তসমূহৰ অভিনৱ আৰু প্ৰভাৱশালী পদ্ধতি সম্বলিত এখন পুস্তিকা উন্মোচন কৰিব। মন্ত্ৰালয়ে বিবৃতিযোগে কয় যে এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অন্যান্য পঞ্চায়তসমূহক উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ আৰু দেশৰ গ্ৰামাঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক দক্ষ ৰাজনীতিক, সুপ্ৰশাসক আৰু জ্ঞানৰ ভাণ্ডাৰ বুলি উল্লেখ কৰে। তেওঁ লগতে দেশৰ বিকাশত প্ৰয়াত নেতাগৰাকীৰ অৱদান অতি উল্লেখনীয় বুলি প্ৰকাশ কৰে। আন এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ প্ৰশাসনত প্ৰণৱ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্ৰমণিয়ম ভাৰতীৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সুব্ৰমণিয়ম ভাৰতী এগৰাকী দূৰদৰ্শী কবি, লেখক, স্বাধীনতা যুঁজাৰু আৰু সমাজ সংস্কাৰক আছিল, যাৰ শব্দই অগণন লোকৰ মনত দেশপ্ৰেম আৰু আন্দোলনৰ ভাৱনা জগাই তুলিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে সমতা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত শ্ৰীভাৰতীৰ প্ৰগতিশীল আদৰ্শও সমানে অনুপ্ৰেৰণাদায়ী বুলি মন্তব্য কৰে। এই উপলক্ষে আজি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাসগৃহত কবিগৰাকীৰ সম্পূৰ্ণ ৰচনাৰ এটা সংকলন মুকলি কৰে। 23টা খণ্ডৰ এই সংকলনখন সম্পাদনা কৰি উলিওৱাৰ বাবে শ্ৰীমোদীয়ে চিনি বিশ্বনাথনৰ প্ৰচেষ্টাৰ শলাগ লয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পৰ্যটন বৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত নেপাল পৰ্যটন অধিৱেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ 2025ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃতিক, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্যমন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে অধিৱেশন উদ্বোধন কৰে। উদ্বোধনী ভাষণত নেপাল পৰ্যটন বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ৰাজ যোশীয়ে ভাৰত নেপাল অভিমুখী বিদেশী পৰ্যটকৰ সৰ্ববৃহৎ উৎসৱ বুলি মন্তব্য কৰে। সাংস্কৃতিক, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰ্যটক, বিশেষকৈ স্থলপথেৰে অহা পৰ্যটকসকলৰ সংখ্যা পাৰিসাংখ্যিকভাৱে ৰেকৰ্ড কৰা নহলেও এয়া নেপালৰ পৰ্যটন ক্ষেত্ৰলৈ বৃহৎ অৱদান হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে দুয়োপক্ষই সীমান্তৰ সিপাৰৰ দূৰণিবটীয়া এলেকাসমূহত নাইবা দুৰ্গম অঞ্চলৰ সৈতে যোগাযোগ সাধন কৰাত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন বুলি মন্তব্য কৰে। ভাৰতীয় দূতাবাসৰ ডেপুটি চীফ অব দ্য মিছন প্ৰসন্ন শ্ৰীবাস্তৱে দুই দেশৰ মাজত পৰ্যটকৰ আহ যাহ বৃদ্ধি কৰাত বিশেষ ভূমিকা লোৱা সাধাৰণ আৰু ডিজিটেল সংযোগৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে দুই দেশৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে দেশ দুখনৰ পৰস্পৰ প্ৰতিবেশী ৰাজ্যৰ সৈতে ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনৰ বিকাশতো গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি, আধ্যাত্মিকতা আৰু পৰম্পৰাক বাদ দেখুওৱা এই পবিত্ৰ গ্ৰন্থখনৰ ৰচনাৰ দিন হিচাপে গীতা জয়ন্তী পালন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্যক স্মৰণ কৰাৰ লগতে ভাগৱত গীতাই প্ৰত্যেককে কৰ্মযোগৰ পথ দেখুৱাব বুলি আশা প্ৰকাশ কৰে। পাৰ্থত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ তিনিখনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 5 উইকেটৰ বিনিময়ত 275 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইতিমধ্যে অষ্ট্ৰেলিয়াই এই শৃংখলাত 2-0 ফলাফলত অগ্ৰগতি লাভ কৰিছে। দলটোৱে 5 উইকেটত প্ৰথমখন মেচ আৰু 122 ৰাণৰ বৃহৎ ব্যৱধানত দ্বিতীয়খন মেচত জয়লাভ কৰিছিল। প্ৰথম দুয়োখন খেল ব্ৰিছবেনত অনুষ্ঠিত হৈছিল। দুয়োখন মেচত 147 ৰাণ সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ জৰ্জিয়া ভোল শৃংখলাৰ শীৰ্ষস্থানত আছে। ইয়াৰ বিপৰীতে 6টা উইকেট দখলেৰে মেগান শ্বুট তালিকাৰ শীৰ্ষত আছে। IIT গুৱাহাটীত অনুষ্ঠিত স্মাৰ্ট ইণ্ডিয়া হেকাথন আজি পুৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ডঃ টি জি সীতাৰামে উদ্বোধন কৰে। হেকাথনত মুঠ 20টা দলে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি দেশৰ মুঠ 51টা কেন্দ্ৰত হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব। অনুষ্ঠানত 1300তকৈও অধিক শিক্ষাৰ্থী দলে অংশগ্ৰহণ কৰিব। স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে শিক্ষাৰ্থীসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে এখন মঞ্চ প্ৰদান কৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তুলিবলৈ দেশজুৰি গ্ৰহণ কৰা এটা পদক্ষেপ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IIT গুৱাহাটীসহ দেশৰ মুঠ 51টা কেন্দ্ৰত আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন উদ্বোধন কৰা হয় আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলাৰ ক্ৰিকেট দলৰ মাজত পাৰ্থত তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।